প্ৰথম বংশাৱলী হেতাইশ অধ্যায় সেনাপতি আৰু কাৰ্যাধ্যক্ষসকলৰ বিষয়। সংখ্যা অনুসাৰে ইজৰাইলৰ পৰিয়ালৰ মুখ্য লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, তাৰ উপৰিও সৈন্যৰ কৰ্মচাৰীসকল, যিসকলে বিভিন্ন ধৰণে ৰজাৰ পৰিচৰ্যা কৰিছিল, সৈন্যৰ প্ৰতি বিভাগসমূহে গোটেই বছৰ মাহৰ পাছত মাহ পৰিচৰ্যা কৰিছিল। প্ৰতি বিভাগত 24,000 লোক আছিল। বিভাগৰ দায়িত্বত প্ৰথম মাহৰ বাবে জবদিয়েলৰ পুত্ৰ যাজবিয়াম আছিল। তেওঁ বিভাগত 24,000 লোক আছিল। তেওঁ পেৰছৰ বংশধৰসকলৰ মাজৰ এজন আৰু তেওঁ প্ৰথম মাহৰ সকলো সৈন্যৰ বিষয়াসকলৰ দায়িত্বত আছিল। দ্বিতীয় মাহৰ বিভাগৰ দায়িত্বত অহোহিয়াৰ বংশৰ গোষ্ঠীৰ দুদয়া আছিল। মিকলো দ্বিতীয় পদপীত আছিল। তেওঁ বিভাগত 24,000 লোক আছিল। জিহুৱাদা পুৰোহিতৰ পুত্ৰ বনায়া তৃতীয় মাহৰ কাৰণে সৈন্যৰ সেনাপতি আছিল। এই বিভাগত 24,000 লোক আছিল। সেইজনেই সেই বনায়া যিজন 30 জনৰ ওপৰত নেতা আছিল। তেওঁ পুত্ৰ অমিয়াবত তেওঁৰ বিভাগত আছিল। যোৱাবৰ ভায়েক অশ্বাহেল চতুৰ্থ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁ পুত্ৰ জবদিয়া তেওঁৰ পাছত সেনাপতি হ'ল। তেওঁ বিভাগত 24,000 লোক আছিল। জিজাহিয়াৰ বংশধৰ চম্মহুত পঞ্চম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁ বিভাগত 24,000 লোক আছিল। টকুৱাইয়াৰ পৰা হোৱা উকেশ্বৰ পুত্ৰ ইৰা ষষ্ঠ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁ বিভাগত 24,000 লোক আছিল। ইফ্ৰইমীয়ৰ লোকসকলৰ পৰা পলুনিয়া হেলছ সপ্তম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁ বিভাগত 24,000 লোক আছিল। জেৰহৰ বংশৰ গোষ্ঠীৰ পৰা হুছাতিয়া চিব্বকয় অষ্টম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁ বিভাগত 24,000 লোক আছিল। বিনজামিনৰ জাতিৰ পৰা অনাথুতীয়া অবিয়েজৰ নৱম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁ বিভাগত 24,000 লোক আছিল। জেৰহৰ বংশৰ গোষ্ঠীৰ নতুফাতিয়া নগৰৰ পৰা মহৰয় দশম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁ বিভাগত 24,000 লোক আছিল। ইফমীয়ৰ জাতিৰ পৰা পিৰাথুনীয়া নগৰৰ বনায়া একাদশ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁ বিভাগত 24,000 লোক আছিল। অদনিয়েলৰ বংশৰ গোষ্ঠীৰ পৰা নতুফাতিয়া নগৰৰ হিলদয় দ্বাদশ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁ বিভাগত 24,000 লোক আছিল। এওঁলোকে ইজৰাইলৰ জাতিৰ নেতাসকল। ৰুবেনিয়া জাতিৰ বাবে জিক্ৰীৰ পুত্ৰ ইলিয়েজৰ নেতা আছিল। চিমিউনিয়া জাতিৰ বাবে মাখাৰ পুত্ৰ চফতিয়াৰ নেতা আছিল। লেবিয়া জাতিৰ বাবে কমুৱেলৰ পুত্ৰ হছবিয়া নেতা আছিল আৰু হাৰুণৰ বংশধৰসকলক চাদুকে নেতৃত্ব দিছিল। জিহুদাৰ জাতিৰ বাবে ইলিহু নেতা আছিল। তেওঁ দায়ুদৰ ভাইসকলৰ মাজৰ এজন। জবুলুন জাতিৰ বাবে উবদিয়াৰ পুত্ৰ যিশময়া নেতা আছিল। নপ্তালীৰ বাবে অজিয়েলৰ পুত্ৰ জিৰিমুত নেতা আছিল। ইফ্ৰইম জাতিৰ বাবে অজজিয়াৰ পুত্ৰ হুছেয়া নেতা আছিল। মনছিৰ আধাৰ জাতিৰ বাবে পদায়াৰ পুত্ৰ জুৱেল নেতা আছিল। গিলিয়েডত থকা মনছিৰ আধাৰ জাতিৰ বাবে জখৰিয়াৰ পুত্ৰ জিদ্দু নেতা আছিল। বিনজামিনৰ জাতিৰ বাবে অবনেৰৰ পুত্ৰ জাচিয়েল নেতা আছিল। দানৰ জাতিৰ বাবে জিৰিহোমৰ পুত্ৰ অজৰেল নেতা আছিল। ইজৰাইলৰ জাতিৰ বাবে এওঁলোকে নেতা আছিল। দাউদে 20 বছৰ বা তাতকৈ কম বয়সৰ লোকসকলক গণনা কৰা নাছিল, কাৰণ যিহুৱাই ইজৰাইলক আকাশৰ তৰাবোৰৰ নিচিনা অসংখ্য কৰিবলৈ প্ৰতিজ্ঞা কৰিছিল। চৰুৰিয়াৰ পুত্ৰ জোৱাবে গণনা কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু শেষ নকৰিলে। এইকাৰণে ইজৰাইলৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ প্ৰজ্বলিত হৈছিল। তেওঁলোকৰ সংখ্যা দায়ুদ ৰজাৰ বংশাৱলীত লিখা নহওঁ। অদিয়েলৰ পুত্ৰ অজমাৱত ৰজাৰ মূল্যৱান সম্পদৰ দায়িত্বত আছিল। উজিয়াৰ পুত্ৰ জোনাথন খেতিপথাৰত, নগৰবোৰত, গাঁওবোৰত আৰু দুৰ্গবোৰত থকা গুদামৰ দায়িত্বত আছিল। অলুবৰ পুত্ৰ ইজি মাটি চহোৱা খেতিয়কসকলৰ ওপৰত আছিল। ৰামাথিয়া চিমি দাক্ষাবাৰীবোৰৰ দায়িত্বত আছিল। চিফমিয়াৰ পৰা অহা জব্দি আঙুৰৰ আৰু দাক্ষাৰস বিক্ৰী কৰোতাসকলৰ ওপৰত দায়িত্বত আছিল। নিম্নভূমিত থকা জিত গছ আৰু ডিমৰু গছবোৰ, গডেৰিয়াৰ পৰা অহা বাল হাননৰ দায়িত্বত আছিল আৰু তেলৰ গুদামৰ দায়িত্বত জোৱাছ আছিল। চাগুনৰ পৰা অহা চিত্ৰই চাৰুণত চৰা জন্তুৰ জাকবোৰৰ দায়িত্বত আছিল। উপত্যকাবোৰত চৰা জন্তুৰ জাকবোৰ দায়িত্বত অদলয়ৰ পুত্ৰ চাফত আছিল। উটবোৰৰ দায়িত্বত ইছমাইলিয়া অবিল আছিল আৰু গাধীবোৰৰ দায়িত্বত মেৰুনুথিয়া জেহদিয়া আছিল। এওঁলোক দায়ুদ ৰজাৰ সম্পত্তিৰ দায়িত্বত আছিল। দায়ুদৰ দদায়েক জোনাথন, তেওঁ এজন পৰামৰ্শদাতা আছিল যিহেতু তেওঁ এজন জ্ঞানী আৰু নথি সংৰক্ষক আছিল। হকমুনিৰ পুত্ৰ জিহিয়েল ৰজাৰ পুত্ৰসকলৰ তত্বাৱধানৰ দায়িত্বত আছিল। অহিথুফল ৰজাৰ পৰামৰ্শদাতা আছিল। অকিয়া লোকসকলৰ মাজৰ হুচয় ৰজাৰ ব্যক্তিগত পৰামৰ্শদাতা আছিল। অহিথুফলৰ পাছত বনায়াৰ পুত্ৰ জিহুৱাদা অবিয়াথৰ যোগেদি তেওঁ স্থান লয়। জোৱাব ৰজাৰ সৈন্যসকলৰ সেনাপতি আছিল।